وكتبنا له في الألواح من كل شيء موعظة وتفصيلا لكل شيء فخذها بقوة وأمر قومك يأخذوا بأحسنها سأريكم دار الفاسقين.
আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ববিষয়ে উপদেশ আৰু সকলো বিষয়ত স্পষ্ট ব্যাখ্যা লিখি দিছোঁ। গতিকে সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰ মাজৰ যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাচিকসকলৰ বাসস্থান তোমালোকক দেখুৱাম।